পডকাষ্টৰ সমৰ্থতালৈ কিৰণ চন্দনাথে নমস্কাৰ জনাইছোঁ। আজি আগবঢ়াইছোঁ বামুণৰ ভাগ্য নামৰ এটি সাধু। সাধুকৈ শুনাইছে ইমৰাণ হুছেইনে।
সাধুটিৰ নাম হৈছে বামুণৰ ভাগ্য। এজন বামুণ আছিল, তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটা চেৰেক ল'ৰা ছোৱালী। বামুণৰ বৰ দুৰৱস্থা, ধন সম্পত্তি বা ধান চাউল একোৱেই নাছিল। তেওঁ কাম কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰখন চলায়, কিন্তু তাৰেনো এঘৰুৱা মানুহ কেইদিন চলিব পাৰে। মাজে মাজে বামুণে সপৰিবাৰে লঘোণে ভোকে থাকিব লগাত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবা হয় এনে নহয়, মাহৰ ভিতৰত প্ৰায় 15 দিনমান তেওঁলোকে লঘোণে ভোকে থাকে। বামুণ বামুণীৰ দুখ বেজাৰৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক'লে, এদিন বিধাতাৰ তালৈকে যোৱাচোন, বিধাতাক সোধাগৈ আমাৰ কপালতনো তেওঁ আৰু দুখহে লিখিব পায়নে। এই কথা শুনি বামুণেও ক'লে, এৰা, ভালেই কৈছা, কাইলৈকে যাওঁ, বিধাতাইনো আমাৰ কপালত কিয় ইমান দুখ লিখিছে তাকেই সুধি চাওঁগৈ। এইদৰে বামুণ বামুণীয়ে কথা বতৰা হৈ বামুণে বিধাতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখ কষ্টে সেই ৰাতিটো কটায়। ৰাতিপুৱা গা পা ধুই জলপান এটা খায় আৰু পিঠাগুড়িৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধাতাক বিচাৰি যাবলৈ ধৰিলে। সেইদৰে গৈ থাকোঁতে বামুণে কিছুমান দূৰত এহাল মহে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতক ওচৰ পোৱা মাত্ৰকে মহালে যুঁজিবলৈ এৰি বামুণ কলৈ যাই সুধিলে। বামুণে তেতিয়া ক'লে, বিধাতাৰ ওচৰলৈ যাওঁ। মহালে ক'লে, তেনেহ'লে আমাৰো একেষাৰ কথা সুধিবচোন, আমাৰ আজি উপজীৱৰ কতদিন হ'ল, সেই দিন ধৰি এই একে দুখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ, তথাপি কোনোমতে আমাৰ যুঁজখন ভগা নাই, ইয়াৰনো কাৰণ কি বিধাতাক সুধিবাচোন। বামুণে ক'লে, বা আৰু, এইবুলি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুপৰৰ মূৰত এজোপা আম গছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই মাত লগালে, দেও, কোনফালে যায়? বামুণে উত্তৰ দিলে, বিধাতাৰ ওচৰলৈ যাওঁ। সেই কথা শুনি গছজোপাই পুনৰ ক'লে, অনুগ্ৰহ কৰি মোৰ হৈও দুষাৰমান কথা বিধাতাক সুধিবাচোন, মোৰ ইমান আম হয় তথাপি তাৰ এটা মোৰ মানুহে খাওক চাৰি এটা চৰাইও নেখায়, ইয়াৰনো কাৰণ কি? বামুণে ক'লে, বাৰু সুধিম দিয়া, এইবুলি আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ, কিন্তু তাত নাও দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত উপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে ক'লে, বাপুদেউ, কলৈ বা যায়? এইবুলি সোধাত বামুণে ক'লে, বিধাতাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ, এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ? এই কথাত ঘৰিয়ালে ক'লে, যদি মোৰ হৈ এটা কথা বিধাতাক আপুনি সোধে তেনেহ'লে মই আপোনাক পিঠিতকৈ পাৰ কৰিব পাৰোঁ। বামুণে ক'লে, কি কথা কোৱা? ঘৰিয়ালে ক'লে, উপজীৱৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ, ইয়াৰনো কাৰণ কি সুধি আহিবাচোন। বামুণে বা আৰু বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈৰ পাৰ কৰি দিলে। বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুড়ি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ। বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ দুৰ্দশাৰ কথা ভাঙি পাতি ক'লে। তাৰপিছত বামুণে আগৰ কথামতে ক'লে, বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলোঁ, ইয়াৰনো কাৰণ কি? বিধাতাই ক'লে, সিহঁতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে, সেই ৰূপকলহ তুমি খান্দি লৈ গ'লেই সিহঁতৰ যুঁজ ভাঙিব। বামুণে আকৌ সুধিলে, এজোপা আম গছ দেখিলোঁ, তাত আম ভৰি লাগে, কিন্তু তাত এটা আম মানুহেও নেখায় চৰাই চিৰিকটিও নেখায়, ইয়াৰনো কাৰণ কি? বিধাতাই ক'লে, সেই গছজোপাৰ তলত এপেৰা গহনা আছে, সেই গহনাবোৰ তুমি উলিয়াই নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব। তাৰপিছত বামুণে সুধিলে, আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় উপঙি থাকে, কোনোমতে পানীৰ তললৈ নেযায়, তাৰনো কাৰণ কি? এইবাৰ বিধাতাই ক'লে, সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব। তাৰ পিছত বামুণে বিধতাৰ ওচৰৰ পৰা বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আম গছৰ গুৰিৰ পৰা গহনাবোৰ আৰু মহৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে।
ইমান পৰে বামুণৰ ভাগ্য এই নামৰ সাধুটি কৈ শুনালে ইমৰাণ হুছেইনে। পডকাষ্টত এইবাৰ আগবঢ়াইছো মিলেশ্বৰ ডেকাৰ কণ্ঠৰ টোকাৰী গীত।
ভতিয়াই যায় দিনম দিনে দিনম দিনে ভতিয়াই যা সজা কাতি করি জীবনী বধরি আলহী ঘরতে পায়ো মন ভাই দিনম দিনে ভতিয়াই যায় ও মন ভাই দিনম দিনে ভতিয়াই যা মায়া বাঘে খা
তুমি না রাখিলে প্রভু রাখুতা যে নাই ও রাখুতা যে না কিনু মায়া জাল হরি কিনু মায়া জাল কিনু মায়া জাল হরি কিনু মায়া
মিলেশ্বৰ ডেকাৰ কণ্ঠৰ টোকাৰী গীত শুনিলে। আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছো। আমাৰ পডকাষ্ট লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। নমস্কাৰ।